করিন্থিয়া বিলাকর প্রতি প্রথম পত্র অধ্যায় এক। ঈশ্বরৰ ইচ্ছাৰে যীশুখ্ৰীষ্টৰ আমন্ত্ৰিত পাচনি পৌল।
আৰু সুস্থিনী ভাই,
করিন্থিত থকা ঈশ্বৰৰ যি মণ্ডলী অৰ্থাৎ খ্ৰীষ্ট যীশুত পবিত্ৰ কৰা যি যি আমন্ত্ৰিত পবিত্ৰ লোক আছে, তেওঁবিলাকৰ আৰু সকলো ঠাইতে আমাৰ অৰ্থাৎ তেওঁবিলাকৰো আমাৰো প্ৰভু যীশুখ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰা সকলো লোকৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
ঈশ্বৰৰ যি অনুগ্ৰহ খ্ৰীষ্ট যীশুত তোমালোকক দিয়া হ'ল, তাৰ কাৰণে মই তোমালোকৰ অৰ্থে সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ কৰি আছো, কিয়নো তেওঁতেই তোমালোক সকলো বিষয়তে, বিশেষকৈ সকলোবিধ বক্তৃতা আৰু জ্ঞানধনত ধনী হলা। তোমালোকৰ মাজত খ্ৰীষ্টৰ সাক্ষ্য এনেকৈ থিৰ কৰা হৈছিল যে তোমালোকে কোনো বৰৰ পৰা বঞ্চিত নহৈ আমাৰ প্ৰভু যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা দিনটোলৈ বাট চাই আছা, আৰু তেওঁ শেষলৈকে তোমালোকক থিৰ কৰি ৰাখিব। তাতে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সেই দিনত তোমালোক নিৰ্দোষী হবা। ঈশ্বৰ বিশ্বাসী, তেওঁৰ এই দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সহভাগী হবলৈ তোমালোক আমন্ত্ৰিত হলা।
হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে তোমালোকক বিনয় কৰো যেন তোমালোক সকলোৱে একে কথা কোৱা আৰু তোমালোকৰ মাজত বিভেদ নহয়, কিন্তু একে মন আৰু একে বিবেচনাত সিদ্ধ হৈ যোৱা। কিয়নো হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে ক্লুইহঁতৰ পৰা শুনিবলৈ পালো যে তোমালোকৰ মাজত বাদ বিবাদ আছে। হে এই তোমালোক প্ৰতিজনে কোৱা বোলে মই পৌলৰ, মই আপোলোৰ, মই কৈফাৰ, মই খ্ৰীষ্টৰ, তেন্তে খ্ৰীষ্টক ভাগ ভাগ কৰা হ'লনে? পৌলক জানো তোমালোকৰ নিমিত্তে ক্ৰুশত দিয়া হৈছিল, বা পৌলৰ নামেৰে জানো তোমালোক বাপ্তাইজ হৈছিলা? তোমালোক মোৰ নামেৰে বাপ্তাইজ হলা বুলি কোনেও যেন নকয়, এইকাৰণে মই ক্ৰীষ্ট আৰু গায়ৰ বাহিৰে তোমালোকৰ মাজত আন কাকো বাপ্তাইজ নকৰাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ কৰিছো। আৰু মই ষ্টিফানৰ ঘৰবিলাককো বাপ্তাইজ কৰিলো, তাত পাজে আন কোনোক যেন বাপ্তাইজ কৰিলো এনে কথা মোৰ মনত নপৰে, কিয়নো বাপ্তাইজ কৰিবলৈ নহয় শুভবাৰ্তা প্ৰচাৰ কৰিবলৈহে খ্ৰীষ্টে মোক পঠালে। কিন্তু খ্ৰীষ্টৰ ক্ৰুচ কিজানি ব্যৰ্থ হয়, এইকাৰণে বিদ্যাযুক্ত কথাৰে প্ৰচাৰ কৰিবলৈ পঠোৱা নাই,
কাৰণ সেই ক্ৰুচৰ কথা বিনাশৰ পাত্ৰবিলাকলৈ মূৰ্খতা, কিন্তু পৰিত্ৰাণৰ পাত্ৰ যি আমি, আমালৈ ঈশ্বৰৰ শক্তিস্বৰূপ। কিয়নো লিখা আছে, মই জ্ঞানীসকলৰ জ্ঞান নষ্ট কৰিম আৰু বুদ্ধিয়কৰ বুদ্ধি ব্যৰ্থ কৰিম।
জ্ঞানী কোট, অধ্যাপক বা কোট, এই যুগৰ বাদ বিবাদকাৰী বা কোট, জগতৰ জ্ঞানক ঈশ্বৰে মূৰ্খতা কৰা নাইনে? কিয়নো ঈশ্বৰৰ জ্ঞানত জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নজনা ঘোষণাৰ মূৰ্খতাৰ দ্বাৰাই বিশ্বাসকাৰীবিলাকৰ পৰিত্ৰাণ কৰিবলৈ ঈশ্বৰ সন্তুষ্ট হ'ল।
যিহেতু যিহুদীবিলাকে চিন খোজে আৰু গ্ৰীকবিলাকে জ্ঞান বিচাৰে, কিন্তু আমি হলে ক্ৰুচত দিয়া সেই খ্ৰীষ্টকহে ঘোষণা কৰোঁ। তেওঁ যিহুদীবিলাকলৈ বিঘিনি, পৰজাতিবিলাকলৈ মূৰ্খতা, কিন্তু যিহুদী বা গ্ৰীক হওক, আমন্ত্ৰিতবিলাকলৈ ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ জ্ঞানস্বৰূপ। কাৰণ ঈশ্বৰৰ মূৰ্খতাই মানুহতকৈ অধিক জ্ঞানযুক্ত, আৰু ঈশ্বৰৰ দুৰ্বলতাই মানুহতকৈ অধিক বলৱান।
কিয়নো হে ভাইবিলাক, তোমালোকে নিজৰ আমন্ত্ৰণলৈ মন কৰি চোৱা, মাংস অনুসাৰে জ্ঞানী, শক্তিমন্ত আৰু ভদ্ৰলোক অনেক নাই, কিন্তু ঈশ্বৰে জ্ঞানবন্তক লাজ দিবলৈ জগতৰ মূৰ্খতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে, আৰু বলবন্তক লাজ দিবলৈ ঈশ্বরে জগতৰ দুৰ্বলতাৰ পাত্ৰবিলাকক মনোনীত কৰিব আৰু কোনো মৰ্তই যেন ঈশ্বৰৰ আগত শ্লাঘা নকৰে, এই কাৰণে ঈশ্বৰে ভুৱাবিলাকক লুপ্ত কৰিবলৈ জগতৰ নিহবিলাকক আৰু হে অজ্ঞানৰ পাত্ৰবিলাকক এনেকি নোহোৱাবিলাককো মনোনীত কৰিলে। কিন্তু যি যীশু ঈশ্বৰৰ পৰা আমালৈ জ্ঞান অৰ্থাৎ ধাৰ্মিকতা পবিত্ৰতা লাভ আৰু মুক্তি হ'ল, ঈশ্বৰৰ পৰাই তোমালোক সেই খ্ৰীষ্ট যীশুত আশা। এতেকে যেনেকৈ লিখা আছে সেইদৰে যিজনে শ্লাঘা কৰে তেওঁ প্ৰভুতেই শ্লাঘা কৰে।